প্ৰথম পিতৰ 4 অধ্যায় উচিতা সংযম আৰু দুখভোগ সম্বন্ধীয় কথা। এতেকে খ্ৰীষ্টীয়ই মাংসত দুখভোগ কৰাৰ কাৰণে নিজকে সেই একে অভিপ্ৰায়ে সুসজ্জিত কৰক। যিজনে মাংসত দুখভোগ কৰে সেইজনে পাপৰ পৰা ক্ষান্ত হয়। এনে ব্যক্তিয়ে মাংসিক অভিলাষত দীৰ্ঘ সময় জীৱন যাপন নকৰে, কিন্তু ঈশ্বৰৰ ইচ্ছাৰ দৰে মানৱ জীৱনৰ অৱশিষ্ট সময় কটায়। যিহেতু অনা ইহুদীসকলে কৰি অহা ইন্দ্ৰিয়পৰণয়তা, আৱেগ, সুৰাসক্ত, পাপাৰ্থক, আমোদ প্ৰমোদ, ঘৃণলগীয়া মূৰ্তি পূজা, এইবোৰত যি সময় পাৰ কৰিলে সেয়াই যথেষ্ট, যাতে আপোনালোকে তেওঁলোকৰ সৈতে সেইবোৰ কৰ্ম নকৰা দেখি তেওঁলোকে আচৰিত মানি আপোনালোকক নিন্দা কৰে। কিন্তু যিজন জীৱিত আৰু মৃত লোকসকলৰ সোধ বিচাৰ কৰিবলৈ যুগুত আছে তেওঁৰ আগত তেওঁলোকে হিচাপ দিব লাগিব, কিয়নো যিসকল মৰিল তেওঁলোকৰ আগত এই অভিপ্ৰায়েৰে শুভবাৰ্তাৰ প্ৰচাৰ কৰা হৈছিল। যদিও তেওঁলোকৰ বিচাৰ যিহেতু মানৱ শৰীৰত হ'ব, আত্মাত তেওঁলোক সেই অনুসাৰে ঈশ্বৰলৈ জীৱিত, কিন্তু সকলোৰে সেই ওচৰ চাপিছে। এতেকে প্ৰাৰ্থনাৰ কাৰণে সুবোধ আৰু সচেতন হৈ থাকক, বিশেষকৈ আপোনালোকৰ মাজত পৰস্পৰে অনুগ্ৰহযুক্ত প্ৰেম ৰাখক, কিয়নো প্ৰেমে আনৰ পাপসমূহ নিবিচাৰে। আপত্তি নকৰাকৈ ইজন সিজনৰ প্ৰতি অতিথিপৰায়ণ হওক। আপোনালোকে যেনেকৈ প্ৰতিজনে অনুগ্ৰহৰ বল পালে, তেনেকৈ ঈশ্বৰৰ বহুবিধ অনুগ্ৰহৰূপ ধনৰ উত্তম তত্বাৱধায়কৰ দৰে আপোনালোকে পৰস্পৰক সেৱা শুশ্ৰূষা কৰক। যদি কোনোৱে কথা কয় তেনেহ'লে ঈশ্বৰৰ বাক্যৰ দৰে কওক, যদি কোনোৱে সেৱা শুশ্ৰূষা কৰে তেনেহ'লে ঈশ্বৰে দিয়া শক্তি অনুসাৰে কৰক। এইদৰে সকলো বিষয়তে যীশুখ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰ মহিমান্বিত হয়। তেওঁৰে মহিমা আৰু পৰাক্ৰম চিৰকাল হওক, আমেন। হে প্ৰিয় লোকসকল, আপোনালোকক পৰীক্ষা কৰিবৰ কাৰণে আপোনালোকৰ মাজত যি অগ্নিময় কষ্টৰ জুই জ্বলিছে সেইবোৰত আপোনালোকে বিস্মিত নহ'ব, কোনো অদ্ভুত বিষয় ঘটিছে বুলি মনত নাভাবিব, কিন্তু খ্ৰীষ্টৰ দুখভোগৰ সহভাগী হোৱাৰ বাবে আপোনালোকে আনন্দ কৰক। ইয়াৰ উপৰি তেওঁৰ গৌৰৱ প্ৰকাশিত হোৱা সময়ত আপোনালোকে অধিক আনন্দ আৰু উল্লাস কৰিব পাৰিব। আপোনালোক ধন্য যদি আপোনালোকে খ্ৰীষ্টৰ নামৰ কাৰণে নিন্দিত হয়, কাৰণ ঈশ্বৰৰ আত্মা আৰু গৌৰৱৰ আত্মা আপোনালোকৰ ওপৰত স্থিতি হৈ আছে। কিন্তু আপোনালোকৰ মাজত কোনেও যেন নৰবধি, চোৰ, কুকৰ্মকাৰী বা পৰচৰ্চাকাৰী বুলি দুখভোগ নকৰক। যদি কোনো এজনে খ্ৰীষ্টিয়ান হোৱাৰ কাৰণে দুখভোগ কৰে তেনেহ'লে লজ্জিত নহওক, কিন্তু সেই নামেৰে ঈশ্বৰক মহিমান্বিত কৰক। কিয়নো ঈশ্বৰৰ পৰিয়ালবৰ্গৰ সৈতে সুদবিচাৰৰ সময় আৰম্ভ হৈছে, আৰু সেয়ে যদি প্ৰথমে আমাৰ সৈতে আৰম্ভ হয় তেনেহ'লে ঈশ্বৰৰ শুভবাৰ্তা নমনাসকলৰ শেষ গতি কি হ'ব? আৰু যদি ধাৰ্মিক লোকেই কোনো প্ৰকাৰেহে পৰিত্ৰাণ পায় তেনেহ'লে ভক্তিহীন আৰু পাপিষ্ঠ লোকে ক'ত মুখ দেখুৱাব? এইকাৰণে যিসকল লোকে ঈশ্বৰৰ ইচ্ছা অনুসাৰে দুখভোগ কৰে সেই লোকসকলে সৎকৰ্ম কৰি নিজ নিজ জীৱাত্মাক বিশ্বাসী সৃষ্টিকৰ্তাৰ হাতত সমৰ্পণ কৰক।